গুড ইভিনিং, এইটো আকাশবাণী কহিমা সামলাগা খবৰ পুৰি আছে মাবিনী কিকন। পয়লা হেডলাইন্স, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰা মন কী বাত কাৰ্যক্ৰম দে খেমনুঙান জাতিকে মৌ পানী অলা ওপৰ দে কথা কৈছে। নাগালেণ্ড গভৰ্ণৰ অজয় কুমাৰ ভাল্লা বৰা 63rd ষ্টেটহুড ডে লগা এক দিন আগেৰে খুচি চালাম জনাইছে। আকাশবাণী কহিমা বৰা গভৰ্ণৰ কথা কৰিয়াটো ৰাতি 7:30 দিবলৈ আছে। পাৰ্লিয়ামেণ্ট লগা উইণ্টাৰ ছেচনটো অহাকালি শুৰু হবলৈ আছে। চেণ্টাৰ বৰা সব পাৰ্টি মিটিংটো লৈছে আৰু মিলি কিনা কাম কৰিবলৈ এপিল কৰিছে। আৰু নাগালেণ্ডটো তাই লগা সদায় চাল লৈ থাকে হৰ্ণবিল ফেষ্টিভেলটো নাগা হেৰিটেজ ভিলেজতে মানিবলৈ তৈয়াৰী হৈছে। এতিয়া পুৰা খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৈছে ভাৰতটো মৌ পানী বানাদে নতুন ৰেকৰ্ড বনাই আছে। আজি আকাশবাণী লগা মন কী বাত কাৰ্যক্ৰমতে তাই লগা ভাৱনা খান বাতি কিনে মিষ্টাৰ মোদী কৈছে খেমনুঙান জাতিৰে নকলাক ডিষ্ট্ৰিক্ট লগা চকলাঙান বস্তিৰে ছচাল ওপৰৰ পৰা মৌ পানী অলা দে কাম কৰি আহি আছে। তাই কৈছে ইটো জাগাতে মৰি খান্দো তাই খান লগা ঘৰটো গাছ খান্দে নাবানাই কেনে উচ্চা পাথৰ জাগা খান্দে বনাই। প্ৰধানমন্ত্ৰী কৈছে যা 11 নিচিনাতে দেশতে মৌ পানী বানাদো 1.5 লাখ মেট্ৰিক টনছ ওপৰৰ পৰা বাঢ়ি যাইছে।
भारत हनी प्रोडक्शन में नए रिकॉर्ड बना रहा है। 11 साल पहले देश में हनी का उत्पादन 74,000 मैट्रिक टन था, अब ये बढ़कर 1.5 लाख मैट्रिक टन से भी ज्यादा हो गया है। बीते कुछ वर्षों में शहद का एक्सपोर्ट भी 3 गुना से ज्यादा बढ़ गया है। हनी मिशन कार्यक्रम के तहत खादी ग्रामोद्योग ने भी 2.25 लाख से ज्यादा बी बॉक्सेस लोगों में बांटे हैं। इससे हजारों लोगों को रोजगार के नए अवसर मिले हैं। शहद की मिठास भी बढ़ रही है और ये मिठास किसानों
প্ৰধানমন্ত্ৰী খুচি জনাইছে কি বেছি নজাৱান আৰু বেছি কোৱালিফাইড প্ৰফেচনেলছ খান পৰা ইতিয়াতো নেচাৰেল খেতি বাৰী লগা কাম চুনি কিনে কৰি আছে। তাই কৈছে নেচাৰেল খেতি বাৰীটো ভাৰত লগা প্ৰাচীন পৰম্পৰা লগা হিচা আছে আৰু ইটোকে কৰি থাকিবলৈ জাৰি ৰাখি কিনা ধৰতী মাকে বচাবলৈতো মানুহ খান লগা কাম আছে।
पहले मैं नेचुरल फार्मिंग के एक विशाल सम्मेलन में हिस्सा लेने कोयम्बटूर गया था। दक्षिण भारत में नेचुरल फार्मिंग को लेकर हो रहे प्रयासों को देखकर मैं बहुत प्रभावित हुआ। कितने ही युवा हाईली क्वालिफाइड प्रोफेशनल अब नेचुरल फार्मिंग फील्ड को अपना रहे हैं। मैंने वहाँ किसानों से बात की, उनसे अनुभव जाने। नेचुरल फार्मिंग भारत की प्राचीन परंपराओं का हिस्सा रही है और हम सभी का कर्तव्य है कि धरती माँ की रक्षा के लिए इसे निरंतर बढ़ावा दें।
প্ৰধানমন্ত্ৰী বৰা মানুহ খানকে ভোকেল ফৰ লোকেল লগা মন্ত্ৰটো আগেয়ে লৈ যাবলৈ অনুৰোধ কৰিছে আৰু সব নাগৰিক খানকে খ্ৰীষ্টমাছ আৰু নিউ ইয়াৰ আগেৰে তাই খান লগা ত্যোহাৰ লগা খৰিদাৰীটো নিজৰ বনা সামান খান কিনিবলৈ খিয়াল কৰিব নিমিত্তে কৈ দিছে।
आने वाले कुछ दिन में क्रिसमस और नए वर्ष पर खरीदारी का नया दौर शुरू होने वाला है। मैं आपको फिर याद दिलाऊंगा, वोकल फॉर लोकल का मंत्र याद रखें। खरीदे वही जो देश में बना हो, बेचे वही जिसमें किसी देशवासी की मेहनत लगी हो।
নাগালেণ্ড গভৰ্ণৰ অজয় কুমাৰ ভাল্লা বৰা প্ৰদেশ লগা মানুহ খান লগতে 63rd ষ্টেটহুড ডে লগা অৱসৰতে খুচি চালাম জনাইছে। তাই নাগালেণ্ড লগা মানুহ খান লগতে তাই লগা ষ্টেটহুড ডে লগা এক দিন আগে কথা কৰি না গভৰ্ণৰ বৰা নাগা মানুহ খান লগা দুখ পাৰা উঠিয়া বাহাদুৰী আৰু হিলাব নোৱাৰিয়া স্বপ্না পূৰা কৰাবলৈ ভাৱনা যোন বৰা একটা ভৱিষ্যত যোনটো পেহচান একতা আৰু উন্নতিৰে জোৰা বনাই কিনা স্বপ্না দেখিছে ইটোকে সন্মান দিছে। মিষ্টাৰ ভাল্লা কৈছে ডিচেম্বৰ 1 তাৰিখ চাল 1963 বৰা নাগালেণ্ডো পায়নিয়াৰ্ছ বুজুৰ্গ আৰু নেতা খান লগা জ্ঞান বৰা লৈ কিনে একটা আলাক যাত্ৰা কৰি আহিছে আৰু শান আৰু ছেল্ফ গভৰ্ণেন্সতে মন দি কিনা প্ৰদেশ লগা পয়লা শুৰুৱাত কৰিছে।
অন দিছ ষ্টেটহুড ডে লেটছ ৰিএফাৰ্ম আৱাৰ প্লেজ টু ৱৰ্ক ইন ইউনিটি ফৰ এ পিচফুল প্ৰগ্ৰেছিভ এণ্ড ভাইব্ৰেণ্ট নাগালেণ্ড। মে দ্য স্পিৰিট অফ হাৰ্মনি গাইড আৱাৰ এফৰ্টছ এণ্ড মে আৱাৰ ষ্টেট কণ্টিনিউ টু শাইন এজ এ বিকন অফ ষ্ট্ৰেংথ কালচাৰ এণ্ড অপৰচুনিটি।
আকাশবাণী কহিমা বৰা গভৰ্ণৰ কথা কৰিয়াটো দুইটা প্ৰাইমেৰী চেনেল 639 kHz আৰু FM ট্ৰেগোপন 103 MHz দেৱী ৰাতি 7:30 দিবলৈ আছে। ইটো ইকিটো নিউজ অন এয়াৰ এপ দেৱী শুনিবলৈ পাব। পাৰ্লিয়ামেণ্ট লগা উইণ্টাৰ ছেচনটো অহাকালি শুৰু হবলৈ আছে। ছেচন আগেৰে চেণ্টাৰটো আজি সব পাৰ্টি মিটিংটো পাৰ্লিয়ামেণ্ট হাউচ এনেক্সতে লৈছে। ইউনিয়ন ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং বৰা মিটিংকে চেয়াৰ কৰিছে। মিটিং পিছতে কথা কৰি না পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ কিৰেণ ৰিজিজু কৈছে মিটিংটো হলে একটা ভাল বাতাবৰণ দিলৈছে। তাই কৈছে চৰকাৰটো সব পলিটিকেল পাৰ্টিজ লগা ফ্লৰ লিডাৰ্ছ খানগে উইণ্টাৰ ছেচন সময়তে দুইটা হাউচকে আৰাম পৰা চলিব নিমিত্তে মিলিবলৈ এপিল কৰিছে। মিটিংটো 36 পলিটিকেল পাৰ্টিজ পৰা 50 লিডাৰ্ছ পৰা এটেণ্ড কৰিছে। আকাশবাণী কহিমা বৰা আপনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্স হেণ্ডেলচ AIR নিউজ এলাৰ্টছ আৰু AIR_ কহিমাতে ফ'ল' কৰিবি। আপনি খান বৰা ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমা বৰা বি শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপনি খান চাম লগা খবৰ শুনি আছে। প্রদেশ টু তাই লাগা সদায় সাল হয়ে থাকি কালচার কালার আর কমিউনিটি লাগা উৎসব লাগা তিয়ারি দে স্টেজ টু লাগাই দিছে হর্নবিল ফেস্টিভেল লাগা 26th এডিশন ফেস্টিভেল অফ ফেস্টিভেলস টু আহাকালি কিসামা কহিমা দে নাগা হেরিটেজ ভিলেজ দে শুরু হবলে আছে নাগাল্যান্ড লাগা স্টেটহুড ডে লগতে একই দিন দে হয়ে গিয়ে 10 দিন লাগা তিয়হার বড় সব ডর নাগা জাতি গানকে একটা ছাত নিচে দে একই লগতে আনবলে আছে আর রিভার্স জাতি লাগা গানা গানা কারিগরি আর খা লওয়া খান মানিবলে আছে উদ্ঘাটন কার্যক্রম তো নাগাল্যান্ড গভর্নর অজয় কুমার ভাল্লাবরা চিফ হোস্ট করে না সাম লাগা 4 বাজিতে শুরু হবলে আছে ইটু সাল তো ইউনাইটেড কিংডম আয়ারল্যান্ড ফ্রান্স অস্ট্রিয়া মাল্টা আর সুইজারল্যান্ড বি দেশ লাগা পার্টনার হিসাবতে জুড়বলে আছে তাদের অরুণাচল প্রদেশ তো প্রদেশ লাগা পার্টনার হিসাবতে জুড়বলে আছে আজি কহিমাতে মিডিয়া মানুষ লগতে কথা করে কিনা ট্যুরিজম মিনিষ্টার তেমজন ইমনা আলং কইছে ইটু সাল হর্নবিল ফেস্টিভেল তো দুইটা রীতি আর রিভার্স আর দেশ লাগা পার্টনার্স আর প্রদেশ লাগা পার্টনার্স খান লগতে মিলি কিনা নাগাল্যান্ডকে উঠাই দিবলে আর বেশি জোর করবলে আছে মিস্টার আলং কইছে দেশ লাগা পার্টনার্স খান হিসা লওয়া রিভার্স বদলা বদলি একই লগতে কাম করিয়া আর নাগাল্যান্ডকে দুনিয়া ভরতে দেখাবলে মজবুত করাব নিমতে মদত হব
Thankful to the people of Nagaland and the youth, especially today when Hornbill is amplified as an international festival, not just a regional or a state festival. Above everything, we are thankful to the Honorable Chief Minister of Nagaland, Dr. Nephew Ryo, under whose leadership this amplification and support of the Hornbill Festival has been very consistent, and his personal initiations have brought about a sea change in the way the Hornbill Festival is celebrated. And in the way the world talks about the Nagas and Nagaland today.
কহিমা পুলিচ পৰা হৰ্ণবিল ফেষ্টিভেলে টুৰিষ্ট আৰু ভিজিটাৰ্ছ খান নিমতে কিছিম কিছুমে এডভাইজৰিটো আৰাম সুৰক্ষা আৰু খুচি বৰা ত্যোহাৰটো মানিব নিমতে ঠিক চাবলৈ ইছ্যু কৰি দিছে যাত্ৰী আৰু টুৰিষ্ট খানগে ট্ৰেভেল এডভাইজৰিজ খান আৰু প্ৰদেশ চৰকাৰ আৰু কানুন চাহ ব্যৱস্থা খান পৰা সময় সময়তে ছিকিউৰিটি গাইডলাইনছ ওলাই দিয়া খান ঠিক মানিবলৈ কৈ দিছে গাড়ী পাছ বুখীয়া খান আচলটো জেড কেটেগৰী থাকিয়া খানগে তাইখান লগা পাছটো ভাল বৰা সুৰক্ষিত কৰাই ল'বলৈ এডভাইজ কৰিছে আৰু চোৰ হোৱা হাৰাই যা নহ'লে বি গল্টি বৰা চলা খান নহব নিমতে এনে ছাড়ি নাদিব লাগে কৈছে ভিজিটার্স আর টুরিস্ট খানগে টুরিস্ট পুলিস নহলে বি ডিউটিতে থাকিয়া পুলিশ পার্সোনালগে যদি কিবা শিকায়ত দিকদার আর দুঃখ হইলে মদত নিমতে তাই খানকে লক করবলে জানাই দিছে পুলিশ পার্সোনাল খানগে তিয়হার লাগা আসল জায়গা খানতে মদত দিবলে আর ভিজিটার খান লাগা সুরক্ষা দু ঠিক সাবলে রাখি দিবলে আছে নাগাল্যান্ড স্টেট ট্যুরিজম ডিপার্টমেন্টও ডিমাপুর আর চুমুকিডিমা লাগা ডিস্ট্রিক্ট এডমিনিস্ট্রেশন লগতে মিলি কিনা ট্যুরিস্ট ইনফরমেশন সেন্টার কাম ILP ফেসিলিটেশন কাউন্টার্স টু সিনিয়র ট্যুরিস্ট অফিসার্স অফিস ডিমাপুর আর ডিমাপুর এয়ারপোর্টে লাগাই দিছে ইটু সেন্টার খান তো অফলাইন ট্যুরিস্ট ইনারলাইন পারমিটস খান নাগাল্যান্ডে সোমা ভিজিটার্স খানকে দিবলে রাখিয়া লাগা আছে ভিজিটার্স খান বরা লোকেশনস টু গুগল ম্যাপসে ট্যুরিস্ট ইনফরমেশন সেন্টারকে সিলেক্ট করে কিনা বিচারিব পারিব নহলে বি +91 690 963 6762 হেল্পলাইন দে মদত নিমদে কৰিব পাৰিব খবৰ চেষ্টে হেডলাইনস আৰু একবাৰ জনাই দি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰা মন কী বাত কাৰ্যক্ৰম দে খেমনুঙান জাতিকে ম পানী অলা ওপৰতে কথা কৈছে নাগালেণ্ড গভৰ্ণৰ অজয় কুমাৰ ভাল্লা বৰা 63rd ষ্টেটহুড লগা এক দিন আগেৰে খুচি চালাম জনাইছে আকাশবাণী কহিমা বৰা গভৰ্ণৰ কথা কৰি আদু ৰাতি 7:30 দিবলৈ আছে পাৰ্লিয়ামেণ্ট লগা উইণ্টাৰ ছেশ্যনটো অহাকালি শুৰু হবলৈ আছে চেণ্টাৰ বৰা চব পাৰ্টি মিটিংটো লৈছে আৰু মিলি কিনে কাম কৰিবলৈ এপিল কৰিছে আৰু নাগালেণ্ড তাই লাগা সদায় চাল লৈ থাকে হর্নবিল ফেস্টিভেল তো নাগা হেরিটেজ ভিলেজ মানিবলে তিয়ারি হয়েছে ইটুর আজি সাম লাগা খবর গুড নাইট